আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়াৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন, বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰু ফলাফল ঘোষণাৰ বাবে জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পন্ন, ভাষাৰ ওজা হেমকোষ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি নীতিৰে বুদ্ধ পূৰ্ণিমা পালন। আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস। শ্ৰমিকসকলে সমাজৰ প্ৰতি আগবঢ়াই অহা অৱদানক সন্মান জনাই সমগ্ৰ বিশ্বতে আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হৈছে। আজিৰ এই দিনটো মে দিৱস হিচাপেও পৰিচিত। অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ লাভ কৰাৰ বাবে সমগ্ৰ বিশ্বৰ শ্ৰমিক সমাজৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এইবেলি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ বিষয়বস্তু হৈছে কাম কৰাৰ বাবে সুস্থ মনোসামাজিক বাতাবৰণ। এই বিষয়বস্তুৰ জৰিয়তে আধুনিক কৰ্মস্থলীত মানসিক চাপ, কামৰ হেঁচাৰ দৰে প্ৰত্যাহ্বান দূৰ কৰাত গুৰুত্ব আৰোপ কৰিবলৈ বিচৰা হৈছে। সমগ্ৰ বিশ্বৰ শ্ৰমিক শ্ৰেণীৰ কল্যাণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পালন কৰা এই শ্ৰমিক দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ দিনটোত বিভিন্ন প্ৰান্তত শ্ৰমিক সমাৱেশ, আলোচনা চক্ৰ, সভা সমিতি আদিৰ আয়োজন কৰা হৈছে। বজালী জিলাৰ বাঘমাৰাত আজি বাঘমাৰা আঞ্চলিক শ্ৰমিক সন্থাই আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰে। এই অনুষ্ঠানত সন্থাৰ সভাপতি ধনপতি বৰুৱে শ্ৰমিক দিৱসৰ পতাকা উত্তোলন কৰে। শতাধিক পুৰুষ মহিলাই উপস্থিত থকা শ্ৰমিকৰ এই কাৰ্যসূচীত কেইবাজনো শ্ৰমিকক সম্বৰ্ধনা জনোৱা হয়। অসম মজুৰি শ্ৰমিক ইউনিয়ন শিলচৰ শাখাৰ উদ্যোগত আজি শিলচৰতো শ্ৰমিক দিৱস উদযাপন কৰা হয়। চহৰখনৰ ৰাংগীৰ খাৰীৰ ভাষা শ্বহীদ স্মৃতিস্তম্ভৰ প্ৰাংগণত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা শ্ৰমিক দিৱসত ভালেসংখ্যক শ্ৰমিকে অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলাতো নিখিল ভাৰত শ্ৰমিক মহাসভা শিৱসাগৰ জিলা পৰিষদৰ উদ্যোগত আজি আন্তৰ্জাতিক মে দিৱস পালন কৰা হয়। শিৱসাগৰ নগৰৰ কমিউনিষ্ট পাৰ্টি ইণ্ডিয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানৰ কাৰ্যসূচীত পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয়। চৰাইদেউ জিলাৰ মৰাণৰ হিৰিংজান চাহ বাগিচাত আজি শ্ৰমিক দিৱস পালন কৰা হয়। অসম চাহ মজদুৰ সংঘ, অসম কৰ্মচাৰী সংঘৰ মৰাণ শাখাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এই দিৱসত ভালেসংখ্যক শ্ৰমিক নেতা, শিক্ষাবিদ আৰু সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰে। ধেমাজিৰ তেলিজানত থকা আন্তঃজিলা বাছ আস্থানত আজি ধেমাজি জিলা বাছ চালক সন্থা আৰু মটৰ শ্ৰমিক ফেডাৰেচনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে শ্ৰমিক দিৱস পালন কৰা হয়। এই দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰি জিলা শ্ৰম বিষয়া ডঃ ভৱজিৎ দলে এইদৰে কয়।
এই ফাৰ্ষ্ট মে দিনাখনৰ পৰাই আজি আমাৰ দেশতো শ্ৰমিকসকলৰ ত্যাগৰ মূল্য উচিতভাৱে দিবৰ বাবে বিভিন্ন ধৰণৰ আঁচনি লৈ অনা হৈছে। ইয়াৰে আমি যদি এতিয়া যিটো নতুনকৈ শ্ৰম সংহিতা লেবাৰ কোড যিটো আমি কওঁ, সেই লেবাৰ কোডটো তেনেকুৱা ধৰণৰে আজি কৈছো বহুত ধৰক পুৰণি আমাৰ লেবাৰ যিবিলাক এক্সিষ্টিং আমাৰ লেবাৰ ল' আছিলে, লেবাৰ এক্ট, এইবিলাকে গোটেইখিনি শ্ৰমিকক কভাৰ আপ কৰা নাছিলে। সেইকাৰণে সেই প্ৰয়োজনীয়তা বোধ কৰিলে ভাৰত চৰকাৰে।
এমপ্লয়িজ ইউনিয়ন ডিব্ৰুগড় ৱৰ্কশ্বপ শাখাই এন এফ ৰেলৱে মণ্ডল চিকিৎসালয় ডিব্ৰুগড়ৰ ৰোগীসকলৰ স্বাস্থ্যৰ খবৰ লোৱাৰ লগতে ফল মূল বিতৰণ কৰে। শ্ৰমিক দিৱসৰ এই পবিত্ৰ দিনটোত প্ৰতিগৰাকী শ্ৰমিকৰ ত্যাগ আৰু কষ্টৰ প্ৰতি সন্মান জনাবলৈ প্ৰতিজ্ঞাবদ্ধ হয়। বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। ভোটগণনাৰ বাবে 35খন জিলাৰ মুখ্য কাৰ্যালয়ত মুঠ 40টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনাৰ প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন ভোটগণনা পৰ্যবেক্ষকক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী ভোটগণনা বিষয়া আৰু 2,347গৰাকী মাইক্ৰ' অবজাৰভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি 15ৰ পৰা 28টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। ভোটগণনা প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ লক্ষ্যৰে যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত এটা নিয়ন্ত্ৰণ কক্ষ আৰু কল চেণ্টাৰ স্থাপন কৰা হৈছে। ভোটগণনা সন্দৰ্ভত যিকোনো তথ্য বা অভিযোগ দাখিল কৰিবলৈ জিলা প্ৰশাসনে দুটা ফোন নম্বৰো মুকলি কৰিছে। 1800345996 টোল ফ্ৰী নম্বৰত অথবা 1950ত ফোন কৰি ৰাইজে অভিযোগ দাখিল কৰিব পাৰিব। নিৰ্বাচন সংক্ৰান্তীয় সকলো ধৰণৰ প্ৰশ্ন আৰু অভিযোগ ক্ষিপ্ৰতাৰে সমাধান কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিছে। কাৰ্বি আংলং জিলাৰ 3টা বিধানসভা সমষ্টি, বোকাজান, ডিফু আৰু হাওৰাঘাটৰ ভোটগণনা ডিফু চৰকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব। জিলা নিৰ্বাচনী বিষয়া আৰণ্য শইকীয়াই ভোটগণনাত নিয়োজিত বিভিন্ন বিষয়া কৰ্মীসকলক কালি প্ৰশিক্ষণ প্ৰদান কৰে। শিৱসাগৰ জিলাত 4 মেৰ পুৱা 8 বজাৰ পৰা শিৱসাগৰ নগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটগণনা অনুষ্ঠিত হ'ব। প্ৰথমে পোষ্টেল বেলট গণনা কৰা হ'ব আৰু পুৱা 8:30 বজাৰ পৰা EVMৰ ভোটগণনা কৰা হ'ব। জিলাখনৰ প্ৰতিটো সমষ্টিৰ ভোটগণনাৰ বাবে 14খন গণনা টেবুলৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ভাষাৰ ওজা হেমকোষ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ আজি 130 সংখ্যক স্মৃতি দিৱস। হেমকোষ প্ৰণেতাগৰাকীৰ অমূল্য অৱদানৰ সশ্ৰদ্ধ সোঁৱৰণেৰে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়, খাদিম প্ৰতিদিন গোষ্ঠী, ইলোৰা বিজ্ঞান মঞ্চকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰতিবছৰৰ দৰে এইবাৰো ভাষাৰ ওজাৰ প্ৰতিমূৰ্তিস্থলীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উপাচাৰ্য তথা অধ্যাপক ডঃ ননীগোপাল মহন্তই ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ হিমালয় সদৃশ অৱদানৰ বিষয়ে উল্লেখ কৰে।
অসমীয়া সাহিত্যৰ বিভিন্ন দিশত তেখেতৰ যি হিমালয় সদৃশ অৱদান আজি আমি শ্ৰদ্ধাৰে কুঁৱৰিছো। বিশেষকৈ মই তিনিটা কথা ক'ব খুজিছো। এটা হ'ল আমাৰ যি হেমকোষ ৰচনা কৰিলে তাৰ আৰ্হি চাই দিছিলে হেমচন্দ্ৰ গোস্বামী, এডৱাৰ্ড গেইটকে প্ৰমুখ কৰি কেইগৰাকীমান ব্যক্তিয়ে। এয়া হৈছে অসমীয়া ভাষাৰ উৎকৰ্ষৰ সংৰক্ষণৰ সম্বৰ্ধনৰ যিটো এটা ভেটি তৈয়াৰ কৰাৰ এটা প্ৰথম দিশ, আৰু এই দিশটোকেই আমি সাৰোগত কৰি বৰ্তমান অৱস্থাত আমি উপনীত হৈছো। তেখেতৰ দ্বিতীয় দিশটো হৈছে তেখেতৰ যি ব্যংগ সাহিত্য ক্ষেত্ৰত কানিয়াৰ কীৰ্তন বা বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰি, যিটো এক ব্যংগাত্মক যিটো বিশ্লেষণৰ আৰ্হিটো কেইবাগৰাকী ব্যক্তিয়ে খুব উচ্চ প্ৰশংসা কৰি থৈ গৈছে।
অনুষ্ঠানত প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে ভাষা ওজাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰে। যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক চন্দন কুমাৰ গোস্বামীয়ে কয় যে হেমচন্দ্ৰ বৰুৱাই সেই তাহানিতে অতি কম সময়ৰ ভিতৰত হেমকোষ প্ৰস্তুত কৰাটো আশ্চৰ্যকৰ কৃতিত্ব। সমগ্ৰ দেশতে আজি পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে পবিত্ৰ বুদ্ধ পূৰ্ণিমা পালন কৰা হৈছে। এই দিনটোত গৌতম বুদ্ধই জন্মগ্ৰহণ কৰাৰ উপৰি জ্ঞান লাভ কৰিছিল আৰু তেওঁৰ মহাপৰিনিৰ্বাণ ঘটিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বুদ্ধ পূৰ্ণিমা উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁৰ বাৰ্তাত কয় যে এই পবিত্ৰ দিনটো পৃথিৱীলৈ ভগৱান বুদ্ধৰ আগমন, জ্ঞান প্ৰাপ্তি আৰু মহাপৰিনিৰ্বাণৰ ঐতিহাসিক ঘটনাৰ প্ৰতীক। তেওঁ কয় যে বুদ্ধৰ অহিংসা, কৰুণা, শান্তি আৰু জ্ঞানৰ শাশ্বত বাণীসমূহে মানৱ জাতিক সদায় পথ প্ৰদৰ্শন কৰি যাব। অলেখ প্ৰত্যাহ্বানেৰে ভৰা বৰ্তমানৰ সময়ত ভগৱান বুদ্ধৰ শিকনিসমূহে সকলোকে শান্তি, সহিষ্ণুতা আৰু সম্প্ৰীতিৰ পথত অগ্ৰসৰ হবলৈ অনুপ্ৰেৰণা যোগাব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰী বন্ধ ঘোষণা কৰা হৈছে। উদ্যান কৰ্তৃপক্ষই জনোৱা মতে বাৰিষা কালৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। আজিৰে পৰা কাজিৰঙাৰ কহৰা আৰু বাগৰি বনাঞ্চলত হাতী ছাফাৰী সম্পূৰ্ণৰূপে বন্ধ থাকিব যদিও পৰ্যটকৰ সুবিধাৰ্থে জীপ ছাফাৰী অব্যাহত থাকিব। বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 35 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি কোকৰাঝাৰৰ দতমাৰ থুলুংগাপুৰীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। উপেন্দ্ৰনাথ ব্ৰহ্ম ন্যাস আৰু সদৌ বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু BTC প্ৰশাসনৰ সহযোগত আয়োজন কৰা অনুষ্ঠানত BTC মুৰববী হাগ্ৰামা মহিলাৰে অংশগ্ৰহণ কৰি ছাত্ৰ নেতাগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। দুৰ্নীতি নিবাৰক শাখাই আজি লক্ষীমপুৰ জিলাৰ আঞ্চলিক বন বিষয়া শিৱাশীষ চান্দিলক উৎকোচ লোৱাৰ অভিযোগত হাতেলোতে আটক কৰে। বিষয়াজনে দামপাৰৰ গৰাকীৰ পৰা 12,000 টকা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিল। বিষয়াজনক আটক কৰি অভিযানকাৰী দলে তদন্ত অব্যাহত ৰাখিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 4 উইকেটত পৰাস্ত কৰে। 2001 চনৰ 1 মে'ত আততায়ী গুলীত প্ৰাণ হেৰুওৱা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা জয়ন্ত দাস, বীৰেণ ফুকন আৰু প্ৰশান্ত গগৈৰ সোঁৱৰণত ডিব্ৰুগড়ৰ মাণ্ডলিক কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী অনুষ্ঠিত হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন। বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰু ফলাফল ঘোষণাৰ বাবে জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পন্ন। ভাষাৰ ওজা হেমকোষ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি নীতিৰে বুদ্ধ পূৰ্ণিমা পালন। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব।